দ্বিতীয় বংশাৱলী 4 অধ্যায়। তাৰ উপৰিও তেওঁ পিতলৰ এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে, সেয়ে দীঘে 20 হাত, বহলে 20 হাত আৰু ওখই 10 হাত আছিল। তেওঁ সমুদ্ৰ পাত্ৰটো হাঁচত ঢালি তাক সাজিলে। সেই পাত্ৰটো ঘূৰণীয়া আছিল। তাৰ এখন কাণৰ পৰা আনখনলৈ 10 হাত বহল আছিল। তাৰ উচ্চতা 5 হাত আৰু তাৰ পৰিধি বা ঘেৰ 30 হাত আছিল। পাত্ৰখনৰ কাণৰ তলৰ প্ৰত্যেক হাত জোখৰ ভিতৰত 10টাকৈ খাৰ গৰুৰ আকৃতি আছিল। পাত্ৰটোৰ ঢলা সময়ত সেই গৰুৰ আকৃতিবোৰ দুহাৰিকৈ হাঁচত ঢলা হৈছিল। আৰু সেই সমুদ্ৰ পাত্ৰটো 12টা গৰুৰ ওপৰত ৰখা হ'ল। সেইবোৰৰ 3টাই উত্তৰলৈ, 3টাই পশ্চিমলৈ, 3টাই দক্ষিণলৈ আৰু 3টাই পূৰ্বলৈ মুখ কৰি আছিল। সেই সমুদ্ৰ পাত্ৰটো সেইবোৰৰ ওপৰত বহুৱা হ'ল আৰু সেইবোৰৰ পাছফাল ভিতৰফালে আছিল। সেই পাত্ৰখন 4 আঙুল ডাঠ আৰু তাৰ কাণ বাতিৰ কাণ ও কণাৰী ফুলৰ নিচিনাকৈ সজা হ'ল। তাত 3000 বট ধৰে। তেওঁ 10টা প্ৰক্ষালন পাত্ৰও সাজিলে আৰু 5টা বাওঁফালে ধোঁৱা পখলা কৰিবৰ বাবে হ'ল। সেইবোৰত তেওঁলোকে উৎসৰ্গ কৰিবলগীয়া হোম বলিৰ বস্তুবোৰ ধুৱে, কিন্তু সমুদ্ৰ পাত্ৰটো হ'লে পুৰোহিতসকলে গা ধুবৰ বাবে হ'ল। আৰু তেওঁ বিধিমতে সোণৰ 10টা দীপাধাৰ সাজিলে। তাৰ 5টা সোঁফালে আৰু 5টা বাওঁফালে মন্দিৰ স্থাপন কৰিলে। তেওঁ 10খন মেজ সাজি তাৰ 5খন সোঁফালে আৰু 5খন বাওঁফালে মন্দিৰৰ ভিতৰত ৰাখিলে। আৰু পেয় দ্ৰব্য ঢালিবৰ বাবে সোণৰ 100 বাতি সাজিলে। তাত বাজে তেওঁ পুৰোহিতসকলৰ চোতাল, বৰচোতাল আৰু চোতালৰ দুৱাৰ যুগুত কৰিলে। আৰু সেই দুৱাৰবোৰত পিতলৰ পতা মাৰিলে। আৰু তেওঁ সমুদ্ৰ পাত্ৰটো গৃহৰ সোঁকাষে, পূব দিশে, দক্ষিণমুৱাকৈ স্থাপন কৰিলে। ছাই পেলোৱা পাত্ৰ, ছাই উলিওৱা হেতা আৰু তেজ ছটিওৱা পাত্ৰ হিৰমেই নিৰ্মাণ কৰিলে। এইদৰে হুৰমে ছলোমন ৰজাৰ বাবে ঈশ্বৰৰ গৃহত কৰা কাৰ্যবোৰ কৰি সামৰিলে। তেওঁ সেই স্তম্ভ দুটা, সেই স্তম্ভৰ মূৰৰ ঘূৰণীয়া ভাগ দুটা আৰু মাথলা দুটা, সেই স্তম্ভৰ মূৰৰ মাথলাৰে ঘূৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে 2খন জালৰ আকৃতিৰ বস্তু আছিল। আৰু সেই 2খন জালৰ আকৃতিৰ বস্তুৰ বাবে 400 ডালিম অৰ্থাৎ স্তম্ভ দুটাৰ ওপৰৰ মাথলাৰ ঘূৰণীয়া ভাগ দুটাৰ ঢাকিবৰ অৰ্থে প্ৰত্যেক জালৰ আকৃতিৰ বস্তুৰ বাবে 2 ডালিম সাজিলে। তেওঁ আধাৰবোৰ, সেই আধাৰবোৰৰ ওপৰত ৰাখিবলৈ প্ৰক্ষালন পাত্ৰবোৰ, 1টা সমুদ্ৰ পাত্ৰ আৰু তাৰ তলৰ গৰু 12টা সাজিলে। ছাই পেলোৱাৰ পাত্ৰ, ছাই উলিওৱা হেতা, তিখুল আদি সকলো সঁজুলি তেওঁ প্ৰধান শিল্পকৰ হিৰমে ছলোমন ৰজাৰ কাৰণে জিহুৱাৰ গৃহৰ বাবে চকচকীয়া পিতলেৰে সাজিলে। ৰজাই জৰ্দনৰ সমৰ্থলত চুক্কত আৰু চৰেদাৰ মাজত থকা আলতীয়া মাটিত তাক ঢলালে। আৰু ছলোমনে যিবোৰ পাত্ৰ সাজিলে সেই আটাইবোৰ অনেক আছিল, কিয়নো সেইবোৰ পিতলৰ ওজন কিমান তাক জনা নগ'ল। আৰু ছলোমনে ঈশ্বৰৰ গৃহৰ সকলো বস্তুৰ নিৰ্মাণ কৰালে, অৰ্থাৎ সোণৰ বেদী, দৰ্শন পিঠাৰ থবৰ বাবে মেজকেইখন আৰু অন্তঃস্থানৰ সন্মুখত বিধিমতে জ্বলাবৰ বাবে প্ৰদীপে সৈতে নিৰ্মাণ সোণৰ দীপাধাৰবোৰ শুদ্ধ সোণৰ আছিল। সোণৰ ফুল, প্ৰদীপ, ফলাকণিকতা সকলোৱে অতি শুদ্ধ সোণৰ। নিৰ্মল সোণৰ কটাৰী, তেজ ছটিওৱা পাত্ৰ, পিয়লা আৰু এঙেৰা ধৰা আৰু গৃহৰ প্ৰৱেশস্থানৰ বিষয়ে ক'বলৈ গ'লে অতি পবিত্ৰ স্থানৰ ভিতৰৰ দুৱাৰ আৰু গৃহৰ অৰ্থাৎ মন্দিৰৰ দুৱাৰ সোণৰ আছিল।